لا تقم فيه أبدا لمسجد أسس على التقوى من أول يوم أحق أن تقوم فيه فيه رجال يحبون أن يتطهروا والله يحب المطهرين.
তুমি তাত কেতিয়াও সালাতৰ বাবে থিয় নহবা। আনহাতে যি মছজিদৰ ভিত্তি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাকোৱাৰ ওপৰত, সেইখনতহে সালাতৰ বাবে থিয় হোৱাটো তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পবিত্ৰতা অৰ্জন কৰিবলৈ ভাল পায়, আৰু পবিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভাল পায়।